গালাতিয়া অধ্যায় ৫। খ্রিস্টে স্বাধীনতার নিমিত্তেই আমাক স্বাধীন করিলে, এটাকে সুস্থির হওয়া আর দাসত্বরূপ জুয়লিত পুনরায় জোতা নহবা। চোয়া, মই পৌলে তোমালোকক কও, যদি তোমালোকর সুন্নত করা হয় তেন্তে খ্রিস্টর দ্বারাই তোমালোকর একে লাভ নহব। সুন্নত হওয়া সকল মানুহক মই আকৌ সাক্ষ্য দিওঁ যে তেওঁবিলাকৰ প্ৰতিজন সমুদায় বিধান পালন কৰিবলৈ ধৰুৱা হৈ আছে। তোমালোক যি সকলো লোক নিজ নিজ বিবেচনাত বিধানৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হৈছা, তোমালোক খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হলা, তোমালোক অনুগ্ৰহৰ পৰা খহি পৰিলা। কিয়নো আমি আত্মাৰ দ্বাৰাই বিশ্বাসেৰে ধাৰ্মিকতাৰ আশালৈ বাট চাই আছো। কিয়নো খ্রিস্ট যীশুত শূন্যতে একো সার্থক নকরে, অশূন্যতেও নকরে, কিন্তু প্রেমর দ্বারাই কার্য সাধক বিশ্বাসেহে সার্থক করে। তোমালোকে ভালকৈ দৌড়িছিলা, পাছে সত্যক নামানিবলৈ কোনে তোমালোকর বাধা জন্মালে? এনে মতি তোমালোকক আমন্ত্রণ করা জনের পরা নহয়।
অলপ খমিরে সনা পিঠাগুড়ির আটাইখিনি ফুলায়।
তোমালোকে আন একো নাভাবিবা বুলি তোমালোকৰ বিষয়ে মই প্ৰভুত দৃঢ় প্ৰত্যয় কৰোঁ। কিন্তু যিজনে তোমালোকক অস্থিৰ কৰে, যিকোনো নহওক, তেওঁ নিজ দণ্ড ভোগ কৰিব। হে ভাইবিলাক, মই সুন্নতৰ বিধি যদি এতিয়া প্ৰচাৰ কৰোঁ তেন্তে তাৰণা ভোগ আৰু কৰোঁ কিয়? প্ৰচাৰ কৰা হলে ক্ৰুচৰ বিঘিনি লুপ্ত হলহেঁতেন। যিবিলাকে তোমালোকক লণ্ড ভণ্ড কৰে তেওঁবিলাকে নিজে নিজৰ ছেদন কৰা ভাল। কিয়নো হে ভাইবিলাক, তোমালোক স্বাধীনতাৰ নিমিত্তেহে আমন্ত্ৰিত হলা, কেৱল সেই স্বাধীনতাই তোমালোকৰ মাংসৰ বিলাস পূৰ কৰিবৰ উপায় নহওক, কিন্তু প্ৰেমেৰে এজনে আনজনৰ দাস্য কৰ্ম কৰা।
কিয়নো তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।
এই এক বচনতেই সমুদায় বিধান সিদ্ধ হৈছে। কিন্তু তোমালোকে যদি পৰস্পৰ কামোৰা কামুৰি গিলা গিলি কৰা তেন্তে ইজনে সিজনৰ দ্বাৰাই যেন বিনষ্ট নোহোৱা তালৈ সাৱধান হবা। কিন্তু মই কওঁ তোমালোকে আত্মাৰে চলা, তাতে কোনোমতে তোমালোকে মাংসৰ অভিলাষ পূৰ্ণ কৰিবা। কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে। কাৰণ তোমালোকে যি কৰিবলৈ ইচ্ছা কৰা তাক যাতে তোমালোকে নকৰিবা, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধাবিৰোধী। কিন্তু তোমালোক যদি আত্মাৰ দ্বাৰাই চালিত হোৱা তেন্তে তোমালোক বিধানৰ অধীন নোহোৱা, কিন্তু মাংসৰ কাৰ্যবোৰ জনাজাত, সেয়ে ব্যভিচাৰ, অসুচী কাৰ্য, লম্পতাচৰণ, দেৱপূজা, মায়াকৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং, ৰাগ, বিৰোধ, বিভেদ, নানা মত, অসূয়া, মত্ততা, ৰংগৰস আৰু এইবোৰৰে নিচিনা আন আন কাৰ্য, এই সকলোৰে বিষয়ে যেনেকৈ মই পূৰ্বে তোমালোকক কৈছিলোঁ তেনেকৈ এতিয়াও আগেয়ে কৈছোঁ, যিবিলাকে এনে আচৰণ কৰে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব, কিন্তু প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগলভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন, এই সকলো আত্মাৰ ফল। এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান নাই। আৰু যিবিলাক খ্ৰীষ্ট যীশুৰ তেওঁবিলাকে মোহ আৰু অভিলাষে সৈতে মাংসক ক্ৰুচত দিলে। আমি যদি আত্মাৰে জীওঁ তেন্তে আত্মাৰে চলোঁ। আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক অসূয়া কৰি অনৰ্থক দৰ্প নকৰোঁ হওক।